এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত আজিৰে পৰা গছপুলি ৰোপণ অভিযান, বাগৰুম্বা নৃত্যক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ মানসেৰে অহা নৱেম্বৰত বাগৰুম্বা দহো অনুষ্ঠানৰ আয়োজন, শৰাইঘাটৰ পুৰণি দলংখনেৰে আজি নিশা 10 বজাৰ পৰা কাইলৈ পুৱা 5 বজালৈ যাতায়াত বন্ধ, দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি পবিত্ৰ ৰাখী বন্ধন উৎসৱ উদযাপন, আৰু 51 সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত 10টা পদকেৰে অসমৰ 7ম স্থান। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে সোণাৰী বিলত বন বিভাগৰ উদ্যোগত আজিৰে পৰা গছপুলি ৰোপণ কৰা হৈছে। বনানীকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে সকলোকে আহ্বান জনায়। উল্লেখযোগ্য যে যোৱা 30 জুলাইৰ পৰা চলি থকা এই উচ্ছেদ অভিযানত অঞ্চলটোৰ 10,000 বিঘাৰো অধিক ভূমি দখলমুক্ত কৰা হৈছিল। সোণাৰী বিলত আৰম্ভ কৰা এই গছপুলি ৰোপণ অভিযান অন্যান্য উচ্ছেদিত ভূমিলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি বন বিভাগে প্ৰকাশ কৰিছে। আজি এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বিশেষ মুখ্য সচিব এম কে যাদৱ, জিলাখনৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে বড়ো জনগোষ্ঠীৰ বাথৌ আৰোচ আৰু বাগৰুম্বা নৃত্য পৰিৱেশন কৰা হয়। ইয়াৰ পাছতে 15,000 উৰিয়াম গছৰ পুলি ৰোপণ কৰা হয়। বিশেষ মুখ্য সচিব শ্ৰীযাদৱে এই অনুষ্ঠানত কয় যে এই পুনৰুদ্ধাৰ কৰা ভূমিত 23 ছেপ্টেম্বৰ পৰ্যন্ত গছপুলি ৰোপণ চলি থাকিব। গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্তই এই কাৰ্যসূচীক উৰিয়ামঘাটৰ বাবে নতুন আৰম্ভণি বুলি অভিহিত কৰি অহা 5 বছৰৰ ভিতৰত অঞ্চলটো পৰ্যটনৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব বুলিও আশা প্ৰকাশ কৰে।
আজি সঁচাকৈ খুব শুভ দিন, খুব ভাল দিন। আজি এনেও ৰক্ষা বন্ধন বুলি আছে, সঁচাকৈ খুব ভাল দিন। আৰু আজিৰ দিনা আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ নিৰ্দেশক ৰেংমা বনাঞ্চলৰ উচ্ছেদ হোৱাৰ যিটো ভূমি তাতে আমি গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে এই প্ৰথম যিটো আমি ব্লক এটা বনাইছোঁ, কমেও 15,000 পুলি আজিৰ কাৰণে সাজু কৰা হৈছে। উৰিয়াম গছৰ পুলি, যিহেতু এইটো উৰিয়াম ঘাট নামেৰে বিখ্যাত উৰিয়াম ঘাটৰ উচ্ছেদ অভিযান, চ' উৰিয়াম গছ পুলিৰে আমি শুভাৰম্ভ কৰিছোঁ। আৰু এই যিটো পদ্ধতি আমি লৈছোঁ হাতত, এইটো প্ৰগ্ৰামটো কণ্টিনিউৱাছ ডেইলি চলি থাকিব। আমি এটা এটাকৈ ভূমি মুকলি চাফা কৰি বৃক্ষৰোপণৰ কাৰণে প্ৰস্তুত কৰি যাম। আৰু আমি ভাবিছোঁ যে 23 ছেপ্টেম্বৰলৈকে আমি আঁচনিটো ইয়াতে এই বছৰৰ কাৰণে আমি চলাই ৰাখিম।
ইপিনে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ 2 নম্বৰ নেঘেৰী বিলত অবৈধভাৱে বসবাস কৰা 205টা পৰিয়ালৰ ভিতৰত 146টা পৰিয়ালক উচ্ছেদ কৰে। গোলাঘাট জিলাৰ আয়ুক্তৰ উপস্থিতিত অৰ্ধশতাধিক এক্সকেভেটৰ, কেইবাশও বনকৰ্মী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা হয়। পাছত নেঘেৰী বিলত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে পৰিস্থিতি পৰ্যালোচনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ অঞ্চলটোত পুনৰ 16 আগষ্টৰ পৰা উচ্ছেদ চলিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে উৰিয়ামঘাটতো 15 আগষ্টৰ পাছত পুনৰ উচ্ছেদ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা নৱেম্বৰৰ শেষৰ ফালে ৰাজ্যৰ বিভিন্ন জিলাৰ 11,000 শিল্পীয়ে গুৱাহাটীৰ সৰুসজা ষ্টেডিয়ামত বড়ো জনগোষ্ঠীৰ প্ৰধান লোকনৃত্য বাগৰুম্বা পৰিৱেশন কৰিব। 10,000 মহিলা নৃত্যশিল্পী আৰু 1,000 পুৰুষ বাদ্যশিল্পীয়ে পৰিৱেশন কৰিবলগীয়া এই অনুষ্ঠানটোক বাগৰুম্বা দহৌ ৰূপে নামকৰণ কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি জনতা ভৱনত অনুষ্ঠিত এখন সভাত বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰস্তাৱিত নৃত্যানুষ্ঠানটোৰ বিষয়ে আলোচনা কৰাৰ লগতে বিশেষজ্ঞসকলে অনুষ্ঠানটোৰ বাবে প্ৰস্তুত কৰা সংগীতত অনুমোদন জনায়। উল্লেখযোগ্য যে বাগৰুম্বা নৃত্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজন কৰিবলৈ লোৱা এই অনুষ্ঠানৰ বাবে অহা 2 মাহৰ ভিতৰত শিল্পী, ওজা প্ৰশিক্ষক নিৰ্বাচন আদি সম্পন্ন কৰা হ'ব। শৰাইঘাটৰ পুৰণি দলংখনেৰে আজি নিশা 10 বজাৰ পৰা কাইলৈ পুৱা 5 বজালৈ যাতায়াত বন্ধ ৰখা হ'ব। মেৰামতিৰ কামৰ বাবে এই সময়ছোৱাত দলংখনেৰে যাতায়াত বন্ধ থাকিব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে দলংখনৰ বিভিন্ন স্থানত হোৱা গাঁতৰ পৰিপ্ৰেক্ষিতত বিগত বহুদিন ধৰি যান জঁটৰ সৃষ্টি হৈ আহিছিল। এই সময়ছোৱাত সামগ্ৰী আৰু যাত্ৰী পৰিবাহী সকলো বাহনৰ চলাচল দলংখনেৰে বন্ধ থাকিব বুলি গুৱাহাটীৰ যান বাহন শাখাৰ আৰক্ষী আয়ুক্তই এখন বিবৃতিযোগে প্ৰকাশ কৰিছে। অহা জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰা মহিলাসকলে ৰন্ধন গেছ ক্ৰয়ৰ নামত 250 টকাকৈ লাভ কৰিব। তামোলপুৰ জিলাৰ বাগানপাৰাত বিজয় সংকল্প সভাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিৰ্বাচনৰ পাছত বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব আৰু সকলো নাগৰিক প্ৰথম শ্ৰেণীৰ হ'ব। বিজেপি চৰকাৰৰ দিনত বিটিআৰত উন্নয়ন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী তোলে। আজিৰ সভাত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা বুঢ়াকে ধৰি কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ বাক্সা জিলাৰ অঞ্চলৰ সন্ন্যাসী শিৱধামত বিজয় সংকল্প সভাত অংশ ল'ব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি সভাস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
ভাতৃ ভগ্নীৰ মাজৰ স্নেহ আৰু বিশ্বাসৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন আজি দেশজুৰি পালন কৰা হৈছে। এই উপলক্ষে ভগ্নীসকলে পৰম্পৰাগত ৰীতি অনুসৰি ভাতৃৰ হাতত ৰং বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। বিনিময়ত ভাতৃসকলেও ভগ্নীসকলৰ সুৰক্ষাৰ পণ লোৱাৰ লগতে স্নেহৰ চিনস্বৰূপে উপহাৰ আগবঢ়ায়। ৰাখী বন্ধন উপলক্ষে আজি গোৱালপাৰা জিলাৰ শাস্ত্ৰী নগৰত থকা চি আৰ পি এফৰ 152 নম্বৰ শিবিৰত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ভগ্নীসকলে জোৱানসকলক ৰাখী পিন্ধায়। একেদৰে বিজেপিৰ গোৱালপাৰা চহৰ মণ্ডলৰ সভানেত্ৰী অপৰূপা নাথৰ নেতৃত্বত মহিলাসকলে আৰক্ষী আৰু গোৱালপাৰাৰ সাংবাদিকসকলক ৰাখী পিন্ধায়। দক্ষিণ শালমৰা মানকাছাৰ জিলা মহিলা মৰ্চাৰ উদ্যোগত আজি উলহ মালহেৰে এই উৎসৱ পালন কৰা হয়। দেশৰ নিৰাপত্তাৰ বাবে ভাৰত বাংলাদেশ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলক মহিলাসকলে ৰাখী পিন্ধাই এই দিৱস পালন কৰে। উল্লেখযোগ্য যে জিলাখনৰ সীমান্ত চেতনা মঞ্চই প্ৰতি বছৰে এই কাৰ্যসূচী পালন কৰি আহিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংচৰ লাংপি শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থীসকলে আজি কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ 128 নম্বৰ ডেল্টা কোম্পানীৰ জোৱানসকলক ৰাখী পিন্ধায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাখী বন্ধন উপলক্ষে ৰাজ্যবাসীক ওলগ জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰে ৰাজ্যৰ প্ৰতিগৰাকী ভগ্নীৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি যাব বুলি উল্লেখ কৰে। বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। শাওনৰ পবিত্ৰ পূৰ্ণিমা তিথিত পালন কৰা সংস্কৃত দিৱসৰ লগত সংগতি ৰাখি যোৱা এটা দশকত জনসাধাৰণৰ মাজত সংস্কৃত ভাষাক জনপ্ৰিয় কৰি তুলিবলৈ চৰকাৰে বিভিন্ন কাম হাতত লৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সংস্কৃত বিশ্ববিদ্যালয়সমূহৰ উপৰি সংস্কৃত শিক্ষণ কেন্দ্ৰ, সংস্কৃত পণ্ডিত গৱেষকলৈ সাহায্য প্ৰদান আৰু সংস্কৃত পুথিসমূহ ডিজিটেল কৰাৰ বাবে জ্ঞান ভাৰতম অভিযান আৰম্ভ কৰিছে। বজালী সংস্কৃত পৰিষদৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিভিন্ন কাৰ্যসূচীৰে সংস্কৃত দিৱস উদযাপন কৰা হৈছে। পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত পৰিষদৰ অধ্যক্ষ ডঃ খগেন্দ্ৰ নাথ দেৱশৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত আজি গণকপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত শিক্ষক ভৱেশ চন্দ্ৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত পাঠশালা বজাৰ কমিটিৰ সভাপতি গিৰিশ পাটগিৰি, কদমতলা হাইস্কুলৰ সংস্কৃত শিক্ষক ৰূপাংক ভট্টাচাৰ্য আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। তদুপৰি বজালী জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংস্কৃত বিষয়ত 85% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থী আৰু স্নাতক পৰ্যায়ৰ চূড়ান্ত পৰীক্ষাত সংস্কৃত মুখ্য বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক আজিৰ এই অনুষ্ঠানত পুৰস্কৃত কৰা হয়। পবিতৰা অভয়াৰণ্যত আজি বন বিভাগৰ উদ্যোগত বিষাক্ত পাৰ্থেনিয়াম ঘাঁহ নষ্ট কৰাৰ অভিযান আৰম্ভ কৰা হৈছে। আজি প্ৰথম দিনা অভয়াৰণ্যখনৰ বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত প্ৰায় 40 বনকৰ্মীয়ে এই অভিযানত অংশ লৈ প্ৰায় 5.2 হেক্টৰ এলেকাত এই ঘাঁহবিধ নষ্ট কৰে। কাইলৈ দলটোৱে পবিতৰা জীপ চাফাৰী সন্থাৰ সৈতে একেলগে তামুলিদুৱা অঞ্চলত এই অভিযান চলাব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে কাৰ্যসূচীৰ অংশ হিচাপে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ আনটোল্ড ষ্টৰিজ অব দ্য ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰচক তথা বিশিষ্ট সাংবাদিক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামী অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলযোগে প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাই ফোনযোগে অংশগ্ৰহণ কৰিব পাৰিব। ফোন নম্বৰ দুটা হৈছে 0361-266-1876, 266-2325।
ধেমাজি জিলাত নিৰ্মীয়মান সংহত ক্ৰীড়া প্ৰকল্পটো আজি মন্ত্ৰী ডাঃ অনুজ পেগুৱে পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীৰ লগতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈ প্ৰমুখ্যে ক্ৰিকেট সন্থাৰ প্ৰতিনিধি আৰু কাৰিকৰী দল এই পৰিদৰ্শনকালত উপস্থিত থাকে। তেওঁলোকে প্ৰকল্পটোত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা খেলপথাৰ আৰু ষ্টেডিয়ামৰ স্থানো পৰিদৰ্শন কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ধেমাজিত এখন অত্যাধুনিক বি চি চি আই স্বীকৃতিপ্ৰাপ্ত ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ লোৱাৰ বাবে অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনায়।
ধেমাজিত এটা ইণ্টিগ্ৰেটেড মানে কম্পজিট স্পৰ্টছ কমপ্লেক্স এটা আমি বনোৱাৰ কাৰণে বহুদিনৰ পৰা পৰিকল্পনা কৰি আছিলোঁ। তাৰ কাৰণে 111 বিঘা মাটি সংৰক্ষিত কৰি থকা আছিল আৰু ইয়াত এতিয়া ফুটবল লগত এথলেটিক্সৰ ষ্টেডিয়াম এখন নিৰ্মীয়মান অৱস্থাত আছে। আজি আমাৰ বাবে আনন্দৰ কথা যে আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ অধ্যক্ষ বিধায়ক তৰংগ গগৈ তেওঁ তেখেতৰ গোটেই প্ৰশাসনিক আৰু কাৰিকৰী টীম লগত লৈ আহি ইয়াত ক্ৰিকেটৰ বাবে যিখিনি সংৰক্ষিত ভূমি সেইখিনি পৰিদৰ্শন কৰে আৰু ইয়াত এছিয়াৰ তৰফৰ পৰা এখন আধুনিক ক্ৰিকেট ষ্টেডিয়াম বনোৱাৰ কাম খুব সোনকালে আছাম ক্ৰিকেট এছ'চিয়েশ্যনে আৰম্ভ কৰিব। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ এই পদক্ষেপৰ বাবে। আৰু যেতিয়া ফুটবল আৰু ক্ৰিকেট দুয়োখন গ্ৰাউণ্ড একেলগে থাকিব, লগত এথলেটিক্সৰ সুবিধা থাকিব, ই পূৰ্ণাংগ এটা স্পৰ্টছ কমপ্লেক্সৰ ৰূপ পাব আৰু আনুষংগিক অন্যান্য আন্তঃগাঁথনিও আমি সময়ত গঢ়ি তুলিম।
উল্লেখযোগ্য যে নিৰ্মীয়মান ক্ৰীড়া প্ৰকল্পটোত ফুটবল আৰু এথলেটিক্স ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে আৰু সোনকালে ক্ৰিকেটৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হ'ব। প্ৰকল্পটো পৰিদৰ্শন কৰি অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে অহা 1-1.5 মাহৰ ভিতৰত ধেমাজিত ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি উল্লেখ কৰে। ইয়াৰ বাবে অসম ক্ৰিকেট সন্থাই সমগ্ৰ পুঁজি বহন কৰিব বুলিও তেওঁ উল্লেখ কৰে। এই ষ্টেডিয়ামত উন্নত ক্ৰিকেটৰ প্ৰশিক্ষণ আৰু বছৰজুৰি খেলিব পৰাকৈ ইনডোৰ ষ্টেডিয়ামৰ সুবিধা থাকিব বুলিও তেওঁ কয়। সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আজি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক কনক সেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত যশস্বী সাংবাদিক, লেখক, মানৱ অধিকাৰ প্ৰবক্তা সঞ্জয় হাজৰিকাই স্মাৰক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত চিত্ৰশিল্পী কাৰ্টুনিষ্ট চম্পক বৰবৰাক ন্যাসৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। স্বাস্থ্যজনিত কাৰণক প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক ন্যাসে সাংবাদিকগৰাকীৰ বাসগৃহতে সম্বৰ্ধনা জনায়। অসমে 51 সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত 10টা পদকেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত 7ম স্থান লাভ কৰিছে। এই প্ৰতিযোগিতাত অসমৰ তীৰ্থাংক পেগুৱে ল'ৰাৰ গ্ৰুপ ৱানৰ 200 মিটাৰ ৱাটাৰফ্লাইট আৰু প্ৰয়াগ গগৈয়ে ল'ৰাৰ গ্ৰুপ টুৰ 50 মিটাৰ ফ্ৰী ষ্টাইল শিতানত 0 পদক লাভ কৰিছে। জ্ঞানদীপ বৰগোহাঁয়ে ল'ৰাৰ গ্ৰুপ টুৰ 100 আৰু 200 মিটাৰ বেক ষ্ট্ৰকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। একেদৰে প্ৰয়াগ গগৈয়ে ল'ৰাৰ গ্ৰুপ টুৰ 100 মিটাৰ ফ্ৰী ষ্টাইলত ৰূপৰ আৰু একেই শিতানৰ 200 আৰু 400 মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰে। জ্ঞানদীপ, আহ্লাদ, সূৰ্য আৰু প্ৰয়াসে 4x100 মিটাৰ মেডলি ৰিলেট ৰূপৰ আৰু 4x100 মিটাৰ ফ্ৰী ষ্টাইল ৰিলেট ব্ৰঞ্জৰ পদক হস্তগত কৰে। বিশ্ব বেডমিণ্টন ফেডাৰেশ্যনে অহা 6-11 অক্টোবৰলৈ গুৱাহাটীৰ আমিনগাঁৱৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ সাধন কেন্দ্ৰত হ'বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ 2025ৰ সূচী ঘোষণা কৰিছে। এই প্ৰতিযোগিতাত মুঠ 37খন দেশে দলীয় শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহক মুঠ 8টা গ্ৰুপত ভাগ কৰা হৈছে। আয়োজক দেশ ভাৰতক হংকং, চীন, নেপাল আৰু ঘানাৰ সৈতে গ্ৰুপ এইচত স্থান দিয়া হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটো বাছনি কৰিবলৈ আজিৰে পৰা গুৱাহাটীত দলৰ শিবিৰ আৰম্ভ হৈছে। 13 আগষ্টত এই শিবিৰৰ সামৰণি পৰিব। চলিত বৰ্ষৰ এছিয়া জুনিয়ৰ চেম্পিয়নশ্বিপত পদক লাভ কৰা খেলুৱৈসকলে প্ৰত্যক্ষভাৱে ভাৰতীয় দলত স্থান লাভ কৰিব। বাকী খেলুৱৈসকলক গুৱাহাটী শিবিৰৰ পৰা বাছনি কৰা হ'ব। দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত অসমৰ বড়োলেণ্ড এফ চিয়ে পঞ্জাৱ এফ চিক 1-0 গ'লত পৰাস্ত কৰি বৃহৎ অঘটন ঘটায়। খেলখনৰ 69 মিনিটত কৰ্ণাৰ কিকৰ বল হেডেৰে ৰবিনছনে নিৰ্ণায়ক গলটো দিয়ে। বড়োলেণ্ড এফ চিয়ে এই জয়েৰে প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰাখিছে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত আজিৰে পৰা গছপুলি ৰোপণ অভিযান। বাগৰুম্বা নৃত্যক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ উদ্দেশ্যে অহা নৱেম্বৰত বাগৰুম্বা দহো অনুষ্ঠানৰ আয়োজন। শৰাইঘাটৰ পুৰণি দলংখনেৰে আজি নিশা 10 বজাৰ পৰা কাইলৈ পুৱা 5 বজালৈ যাতায়াত বন্ধ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি পবিত্ৰ ৰাখী বন্ধন উৎসৱ উদযাপন। আৰু 51 সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত 10টা পদকেৰে অসমৰ 7ম স্থান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।